অনুবাদকে অনুবাদকে মূল রচনাখনৰ সুৰ আৰু বক্তব্য ৰক্ষা কৰিব লাগিব। অনুবাদক হ'লেই নহ'ব, অনুবাদকৰ কিছু কথা আছে, গতিকে অনুবাদকে মূল রচনাখনৰ সুৰ আৰু বক্তব্য ৰক্ষা কৰিব লাগিব। তেওঁ শব্দবোৰৰ প্ৰকৃত অৰ্থৰ যিমান পাৰি ওচৰত থাকিব লাগিব। কাৰ কথা কৈছোঁ? আমি অনুবাদকৰ কথা কৈছোঁ, হয়নে? বিভিন্ন ভাষাৰ পৰা বিভিন্ন ভাষালৈ আমাৰ অনুবাদ চলি আছে, অসমীয়াৰ পৰা ইংৰাজীলৈ, ইংৰাজীৰ পৰা অসমীয়ালৈ, ইংৰাজীৰ পৰা হিন্দীলৈ, মানে যিবিলাক ভাল ভাল গ্ৰন্থ সেইবিলাক প্ৰায় আমাৰ অনুবাদ হোৱা দেখিবলৈ পোৱা যায়, নহয় জানো? গতিকে আমি অনুবাদৰ ক্ষেত্ৰত বিশেষ কিছুমান কথা মানে গুৰুত্ব দিবলগীয়া হয়। গতিকে সংশ্লিষ্ট বাক্যত সেই অনুবাদ কৰা শব্দৰ অৰ্থ মূলৰ যিটো বাক্য, মূলৰ বাক্যটোৰ দৰে হৈ থাকিব লাগিব। গতিকে আমি অনুবাদ কৰিছোঁ, অনুবাদ কৰা বাক্যটো মূলৰ বাক্যটোৰ দৰে হৈ থাকিব লাগিব, হয়নে বাৰু? মই যি ভাষালৈ অনুবাদ নকৰোঁ, কিন্তু মূলৰ বাক্যটোৰ যিটো অৰ্থ, যিটো ভাৱ, সেইটো সেই অনুবাদত থাকিব লাগিব। কথাটো বুজি পাইছানে? অনুচ্ছেদটোৰ সামগ্ৰিক অৰ্থ বেলেগ হ'ব নালাগিব। যিটো অনুচ্ছেদ, সেই অনুচ্ছেদটোৰ সামগ্ৰিক যিটো অৰ্থ বেলেগ হ'ব নালাগিব। গোটেই ৰচনাখনৰ যুক্তি, ৰস আদি অনুমোদিত ৰচনাখনত থাকিব লাগিব। কি কৈছোঁ? যে গোটেই ৰচনাখনৰ যিটো যুক্তি, যি ৰস, আবেদন আদি অনুমোদিত ৰচনাখনত থাকিব লাগিব। এইখিনিতে আমি এটা কথা বিশেষ গুৰুত্ব দিব লাগিব, যে অনুবাদকৰ গুণ, তাৰমানে ভাল অনুবাদক হ'ব লাগিব, হয়নে? আমাৰ অনুবাদকজন কি হ'ব লাগিব? ভাল হ'ব লাগিব। ভাল মানে কোনটো বুজাইছোঁ? যে দুয়োটা ভাষাতে তেওঁৰ দখল থাকিব লাগিব, হয়নে? যদি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলগীয়া হয় তেওঁ, তেতিয়াহ'লে ইংৰাজী ভাষাৰো থাকিব লাগিব আৰু অসমীয়া ভাষাৰো থাকিব লাগিব। দুয়োটা ভাষাৰে কি থাকিব লাগিব? তেওঁৰ দখল থাকিব লাগিব, হয়নে? তেতিয়াহে তেওঁ আচল যিখিনি অৰ্থ, সেই অৰ্থখিনি প্ৰকাশ কৰিব পাৰিব, হয়নে? যেনে হিন্দীলৈ অনুবাদ কৰিব বিচাৰিছে ইংৰাজী কথাখিনি, বা সংস্কৃতৰ স্বৰূপটো অসমীয়ালৈ বা হিন্দীলৈ, গতিকে সংস্কৃততো পাৰদৰ্শিতা থাকিব লাগিব, আৰু যিটো ভাষালৈ হিন্দীয়ে হওক, অসমীয়াই হওক, যিটোলৈকে অনুবাদ কৰিব বিচাৰে তাতো থাকিব, কাৰণ তেওঁ সেই ভাষাটোলৈ অনুবাদ কৰিব। তুমি এতিয়া তুমি ইংৰাজীৰ কিতাপ এখন অসমীয়ালৈ অনুবাদ কৰিব বিচাৰিছা, গতিকে সেই কিতাপখনৰ যিখিনি কথা তুমি অনুবাদ কৰিবা, কিতাপখনত থকা যিমানখিনি বিষয়বস্তু আছে, সেইখিনি তুমি কি কৰিব লাগিব? অনুবাদ যিহেতুকে কৰিব লাগিব, তুমিতো ভুল অনুবাদ কৰিব নোৱাৰা, গতিকে শুদ্ধ অনুবাদেই কৰিব লাগিব, হয়নে? মূলটো আঁতৰি যাব নালাগিব, গতিকে তোমাৰ সেই যিটো মূল কথা সেই ইংৰাজী কিতাপখনৰ, যিখিনি তাৰ ভাৱ আছে, যিখিনি তাৰ প্ৰকৃত অৰ্থ আছে, সেইখিনি সম্পূৰ্ণৰূপে হেৰাই নোযোৱাকৈ তুমি অসমীয়াত অনুবাদ কৰিব লাগিব, নহ'লে বস্তুটো বেলেগ হৈ যাবগৈ, হ'বনে নহয়? ভুল যদি অনুবাদ হয়, মূলৰ আচল কথাখিনিয়ে বেলেগ হৈ যাবগৈ। গতিকে প্ৰথম কথা হৈছে, অনুবাদকৰ দুয়োটা ভাষাতেই দখল থাকিব লাগিব। যদি ইংৰাজীৰ পৰা অসমীয়ালৈ, তেতিয়াহ'লে ইংৰাজী অসমীয়া দুয়োটা ভাষাৰে দখল থাকিব লাগিব। হিন্দীলৈ যদি ইংৰাজীৰ পৰা, তেতিয়াহ'লে হিন্দী আৰু ইংৰাজী। সংস্কৃতলৈ যদি কৰিব বিচাৰিছে, বা সংস্কৃতৰ পৰা ইংৰাজীলৈ যদি, সংস্কৃত আৰু ইংৰাজী, তাৰমানে দুয়োটা ভাষাৰ দখল তেওঁৰ ভালকৈ থাকিব লাগিব। অনুবাদৰ লক্ষ্য ভাষাটোত প্ৰতিভা থাকিব লাগিব, মূল ৰচনাৰ সৌন্দৰ্য আৰু ৰচনাশৈলীৰ উপলব্ধি থাকিব লাগিব, মূল ৰচনাৰ সৌন্দৰ্য আৰু ৰচনাশৈলীৰ উপলব্ধি থাকিব লাগিব।